এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ ৰাইজৰ মন জয়ৰ শেষ চেষ্টা গুৱাহাটীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ যাতায়াতৰ ক্ষেত্ৰত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ৰাওনা পৰহিলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ আৰু IPL ক্ৰিকেটৰ আজিৰ প্ৰথমখন খেলত পঞ্জাব কিংছক চেন্নাই ছুপাৰ কিংছৰ 168 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্স কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আজাৰাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এটা মটৰ চাইকেল সমদল উলিয়ায়। মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সমদলটোত সাংসদ পল্লৱ লোচন দাস আৰু পবিত্ৰ মাৰ্ঘেৰিকাই অংশগ্ৰহণ কৰে। আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নীলা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা ভৱনলৈ এটা সমদল উলিওৱা হয়। এই সমদলত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি কেইবাগৰাকী নেতা আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোত অসম গণ পৰিষদ দলেও গণেশগুৰিৰ পৰা আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ এটা মটৰ চাইকেল সমদল উলিয়ায়। সমদলটোত দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকে ধৰি দলীয় নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ মানৰ বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰ কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়াই অংশগ্ৰহণ কৰে। ইফালে বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে বাক্সা জিলাৰ জালাহত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও মজালি জিলাৰ কেন্দুগুৰি বজাৰ এলেকাত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। চিৰাং জিলাত অন্তিম নিৰ্বাচনী প্ৰচাৰৰ দিনটোত কোকৰাঝাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মন্ত্ৰী অশোক সিংহাল আৰু পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ সমৰ্থনত বিজনীত দলীয় নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে নিৰ্বাচনী প্ৰচাৰত অংশ লয়। মানকাছৰ তিনিটা পৃথক স্থানত কংগ্ৰেছ, অসম গণ পৰিষদ আৰু AYDF নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী লকিবুল হুছেইনৰ হৈ জিলাখনত এটা মটৰ চাইকেল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। আনহাতে বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈও ধুবুৰী জিলাৰ বিজেপি যুৱ মৰ্চাৰ এটা বাইক ৰেলী উলিয়ায়। CPMৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত দলীয় সদস্যসকলে বৰপেটাৰ জিলা কাৰ্যালয়ৰ পৰা এটা সমদল উলিয়ায়। সমদলটোৱে বৰপেটা চহৰত গীতমাত শ্লোগানেৰে মুখৰিত কৰি পৰিভ্ৰমণ কৰে। একেদৰে অসম গণ পৰিষদ আৰু কংগ্ৰেছেও সমদল উলিয়াই বৰপেটা চহৰৰ পাৰ্শ্বৱৰ্তী স্থানবোৰ পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিশেষ মাত্ৰা প্ৰদান কৰে। তৃতীয় পৰ্যায়ত নিৰ্বাচন হবলগীয়া 4 লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল আজি আগতীয়াকৈ ৰাওনা হৈছে। পৰহিলৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি বৰপেটা জিলাতো ভোটগ্ৰহণকাৰী দলসমূহে প্ৰান্তীয় আৰু ভিতৰুৱা এলেকাসমূহলৈ যাত্ৰা কৰে। উল্লেখযোগ্য যে বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি দুটা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। নিৰ্বাচনৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ষ্ট্ৰংৰুম স্থাপন কৰা হৈছে। বৰপেটা নিৰ্বাচনী জিলাত সৰ্বমুঠ 1034টা ভোটকেন্দ্ৰ আছে। ইয়াৰে 112টা কেন্দ্ৰ দুৰ্গম স্থানত অৱস্থিত। জিলাখনত ব্ৰহ্মপুত্ৰৰ মাজত থকা 7 চৰসমূহত এই দুৰ্গম কেন্দ্ৰসমূহ আছে। বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনোৱা অনুসৰি এই কেন্দ্ৰসমূহলৈ যোৱাৰ বাবে 5 ঠাইত মধ্যৱৰ্তী ষ্ট্ৰংৰুম স্থাপন কৰা হৈছে। বাঘমাৰা, কাছুমাৰা, মন্দিয়া, বহৰী আৰু ডুমুৰীত এই মধ্যৱৰ্তী ষ্ট্ৰংৰুমসমূহ আছে। নলবাৰী জিলাতো অতি দুৰ্গম ব্ৰহ্মপুত্ৰ নৈৰ চৰ অঞ্চলৰ 51টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়াসকলে ভোটগ্ৰহণ সামগ্ৰীৰ সৈতে আজি যাত্ৰা কৰে। প্ৰায় 370গৰাকী নিৰ্বাচনী বিষয়াই আজি বিয়লি মুকালমুৱাৰ পৰা নাও, ট্ৰেক্টৰ, মহৰগাড়ী আৰু মটৰ চাইকেলেৰে গন্তব্যস্থানলৈ যায়। তৃতীয় পৰ্যায়ত হবলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহণ হবলগীয়া জিলাসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলা নিৰ্বাচনী বিষয়াই জিলাখনত আজি বিয়লি 5 বজাৰ পৰা 7 মে'ৰ বিয়লি 5 বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। একেটা নিৰ্দেশনাতে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগণনাৰ বাবে নিৰ্ধাৰিত 4 জুনৰ দিনটোত ভোটগণনা সমাপ্ত নোহোৱা পৰ্যন্ত জিলাখনত পুৰা নিষিদ্ধ ঘোষণা কৰিছে। আনহাতে জিলাখনত আজি বিয়লি 5 বজাৰ পৰা সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। বজালি জিলাতো জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই আজি বিয়লি 5 বজাৰ পৰা 7 মেৰ বিয়লি 5 বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰে। এই সময়ছোৱাত সকলো ধৰণৰ সুৰাৰ সামগ্ৰী বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে। ইফালে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্য নিয়াৰিকৈ চলাই নিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে ভাৰতীয় ফৌজদাৰী আইনৰ 144 ধাৰাৰ অধীনত জিলাখনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। নিষেধাজ্ঞাসমূহ আজি বিয়লি 5 বজাৰ পৰা 8 মেৰ পুৱা 9 বজালৈ বলবৎ থাকিব। এই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ কোনো ঠাইত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। লগতে আন সমষ্টিৰ পৰা অহা ভোটদাতা অথবা তাৰকা প্ৰচাৰক জিলাখনত থাকিব নোৱাৰিব। 144 ধাৰাৰ নিষেধাজ্ঞা অনুযায়ী জিলাখনত নিৰ্দিষ্ট সময়ছোৱাত অনুভাগ যন্ত্ৰ ব্যৱহাৰ, বৈদ্যুতিন মাধ্যমৰ প্ৰচাৰ, ফটকা ইত্যাদিৰ ব্যৱহাৰ বন্ধ থাকিব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ'বলগীয়া নিৰ্বাচনত 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত 6 গৰাকী মহিলা প্ৰাৰ্থী আছে। আনহাতে এইটো পৰ্যায়ত 9,516টা ভোটগ্ৰহণ কেন্দ্ৰত 81 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত 41 লাখৰো অধিক পুৰুষ, 40 লাখৰো অধিক মহিলা আৰু 111 গৰাকী তৃতীয় লিংগৰ ভোটদাতা। সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় 2,43,00,000 ভোটদাতাই এইবাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত 1,21,79,000ৰো অধিক পুৰুষ আৰু প্ৰায় 1,21,00,000 মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত 7,26,783গৰাকী ভোটদাতা আছে। আনহাতে ৰাজ্যখনৰ 80 বছৰৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা 2,72,000ৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সৰ্বনিম্ন 8,92,789জন আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক 26,43,000ৰো অধিক ভোটদাতা আছে। ইপিনে ৰাজ্যখনত 3টা পৰ্যায়ত মুঠ 266টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। দিব্যাংগ বিষয়ৰ দ্বাৰা পৰিচালিত 36টা আৰু মহিলা বিষয়ৰ দ্বাৰা পৰিচালিত 1,551টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অসমত নিৰ্বাচন অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই 4টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰপেটা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ দীপ বায়ন, চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব। বৰপেটা সমষ্টিত প্ৰায় 17 লাখ ভোটদাতা আছে। কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ধৰমশালাত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 167 ৰাণ কৰিবলৈ সমৰ্থ হয়। বাতৰি যুগুত কৰাৰ পৰলৈকে 168 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি পঞ্জাৱ কিংছে 16 অভাৰত 8টা উইকেটত 105 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ইফালে লক্ষ্ণৌৰ একানা স্পৰ্টছ চিটিত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান, ভোটদাতাসকলক নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ বাবে হিতাধিকাৰী কেন্দ্ৰিক আঁচনি পঞ্জীভূত নকৰিবলৈ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ, ডিমাহাচাও জিলাত বৰষুণৰ বাবে বিশেষ সতৰ্কতা জাৰি, জিলাখনত প্ৰতিকূল বতৰৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণাকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটৰ উপৰি কেইবাটাও ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যখনত প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত সপ্তাহত গুৱাহাটীত প্ৰচাৰ চলোৱাৰ লগতে সংবাদ মাধ্যমক সম্বোধন কৰে। আনহাতে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও যোৱা 1 মে'ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তদুপৰি চি পি আই এমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, চি পি আই এমৰ জ্যেষ্ঠ নেতা মানিক চৰকাৰেও প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ দলৰ নেত্ৰী অলকা লম্বা, এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰেও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দেশৰ নিৰ্বাচন আয়োগে ভোটদাতাসকলক নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ বাবে হিতাধিকাৰী কেন্দ্ৰিক আঁচনিত পঞ্জীভুক্ত নকৰিবলৈ সকলো ৰাজনৈতিক দললৈ যোৱা বৃহস্পতিবাৰে নিৰ্দেশ জাৰি কৰে। বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰস্তাৱিত হিতাধিকাৰী কেন্দ্ৰিক আঁচনিত অন্তৰ্ভুক্তিৰ বাবে জৰীপ কৰাৰ চলেৰে ভোটদাতাসকলৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰাটো আয়োগৰ দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰে। 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 123(1) ধাৰাৰ অধীনত এই কাৰ্যক উৎকোচ গ্ৰহণ আৰু দুৰ্নীতিৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক এনে কাৰ্যত জড়িত নহবলৈ নিৰ্দেশযোগে সকীয়াই দিয়ে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমাহাচাও জিলা প্ৰশাসনে যোৱা বৃহস্পতিবাৰে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান 3 দিনৰ বাবে বন্ধ ৰখা হয়। জিলাখনত বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা আগতীয়া জাননী অনুসৰি জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনত যান বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰিছে। এই অনুসৰি যোৱা নিশা 8 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ গধুৰ বাণিজ্যিক বাহনসমূহে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা হাৰাংগাজাও অংশ অতিক্ৰম কৰোতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পথটোৰ মেৰামতিৰ কাম চলি থকাৰ লগতে প্ৰচণ্ড বৰষুণে সৃষ্টি কৰা পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। বৰাক উপত্যকাৰ পৰা অহা যোৱা কৰা গধুৰ বাণিজ্যিক বাহনসমূহক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত মেঘালয়ৰ মাজেৰে যান বাহনসমূহৰ চলাচল কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছে। সম্ভাৱ্য বিপদজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিবলৈ এনে পদক্ষেপ লোৱা হৈছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে জিলাখনক 5 মে'ৰ পৰা 15 মে' পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছিল। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে যোৱা বুধবাৰে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। 1991 বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্ৰীমতী চক্ৰৱৰ্তীয়ে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ আৰু চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেইবাটাও সংবাদ সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। 3 দশকৰো অধিক সময়ৰ চাকৰিকালত ইতিপূৰ্বে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপেও দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান বসুধা গুপ্তাই মঙলবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাছত ভাৰতীয় তথ্য সেৱাৰ বিষয়া তথা অসমৰ তেজপুৰৰ মৌচুমী চক্ৰৱৰ্তীয়ে দায়িত্ব গ্ৰহণ কৰে। সমগ্ৰ শিক্ষা অসম আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত চুইপ কাৰ্যসূচীৰ অধীনত ভৱিষ্যতৰ ভোটদাতাসকলক শিক্ষাদানৰ বাবে সংকল্প পত্ৰ অভিযান শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰা হয়। এই পদক্ষেপৰ অংশ হিচাপে শিক্ষাৰ্থীসকলক তেওঁলোকৰ অভিভাৱকসকলক উদ্দেশ্যি ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পত্ৰ লিখিবলৈ আহান জনোৱা হৈছিল। কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলক সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্তই শিক্ষাৰ্থীয়ে সংকল্প পত্ৰ অভিযানত অংশগ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। শিক্ষাৰ্থীক ভোটাৰ শিক্ষণ কাৰ্যত জড়িত কৰাৰ প্ৰক্ৰিয়াই গণতান্ত্ৰিক ব্যৱস্থাৰ গাঁথনি শক্তিশালী কৰাত সহায় কৰাৰ লগতে নিৰ্বাচন আয়োগৰ নিৰ্বাচনৰ পৰ্ব দেশৰ গৌৰৱ ধাৰণালৈ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। কোভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত আৰু প্ৰকাশিত বাতৰিয়ে জনসাধাৰণক উদ্বিগ্ন কৰাৰ সময়তে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। চিকিৎসা মহাবিদ্যালয় হস্পিটেলখনৰ এটা দলে এই সন্দৰ্ভত গৱেষণা কৰাৰ ব্যৱস্থা কৰিছে। এই দলটোত বিশেষজ্ঞ চিকিৎসক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, ডাঃ মৃগাংক শেখৰ চলিহাকে ধৰি কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু গৱেষক ছাত্ৰ আছে। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন।
ধন্যবাদ ৰূপজ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি। অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ ৰাইজৰ মন জয়াৰ শেষ চেষ্টা। গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ। যাতায়াতৰ ক্ষেত্ৰত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ৰাওনা। পৰহিলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা। 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ। আৰু IPL ক্ৰিকেটৰ আজি প্ৰথমখন খেলত পঞ্জাব কিংছক চেন্নাই ছুপাৰ কিংছৰ 168 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।